চিরে পবিত্র খ্যানতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি পৰমপিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি অতি যত্নেৰে, অতি আগ্ৰহেৰে এই ভক্তিবচন অনুষ্ঠান প্ৰস্তুত কৰো আমাৰ শ্ৰোতাসকলৰ মংগলৰ কাৰণে। আৰু যেতিয়া আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাওঁ, এই অনুষ্ঠান শুনি তেওঁলোক উপকৃত হোৱা বুলি আমি অতিশয় আনন্দিত অনুভৱ কৰোঁ। শ্ৰোতাসকলৰ পৰা পোৱা চিঠি পত্ৰই আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি পত্ৰ লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি পুৰণি নিয়মৰ দ্বিতীয় বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলো, নহয় জানো? আপোনাৰ নিশ্চয় মনত আছে যোৱা অনুষ্ঠানত আমি দ্বিতীয় বিৱৰণৰ 32 নম্বৰ অধ্যায়টোলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। আজিৰ অনুষ্ঠানত আমি এই পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিম। পুৰণি নিয়মৰ প্ৰথম 5খন পুস্তকক ইংৰাজীতে পেণ্টাটুক বুলি কোৱা হয় আৰু এই গোটেই 5খন পুস্তকৰ লিখক মুচি, এই কথাও আপোনাৰ নিশ্চয় মনত আছে। দ্বিতীয় বিৱৰণখন ইয়াৰে শেষৰখন পুস্তক। মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা ইছৰাইলৰ লোকবিলাকক মুচিৰ নেতৃত্বত ঈশ্বৰে উদ্ধাৰ কৰি আনিছিল। তেওঁলোকক প্ৰতিজ্ঞাৰ দেশ দিব বুলি ঈশ্বৰে জনাই দিছিল। বাটত তেওঁলোকক মুচিৰ যোগেৰে 10 আজ্ঞা দিছিল। ইছৰাইলৰ লোকসকলে কিন্তু ঈশ্বৰৰ প্ৰতি অবিশ্বাস প্ৰদৰ্শন কৰি সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰাত প্ৰথমতে ব্যৰ্থ হৈছিল। তেতিয়া ঈশ্বৰে কৈছিল যে তেওঁলোকৰ মাজৰ যিহুছুৱা আৰু কালেবৰ বাহিৰে কোনেও সেই প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নাপাব, তেওঁলোকৰ সন্তানবিলাকেহে সেই দেশ অধিকাৰ কৰিব। এনেদৰে 40 বছৰ অৰণ্যতেই পাৰ হৈ গল, লোকবিলাকৰ অৰণ্যতে মৃত্যু হল আৰু ইতিমধ্যে তেওঁলোকৰ সন্তানবিলাক ডাঙৰ হল। এতিয়া সেই সন্তানবিলাকে অৰ্থাৎ ইছৰাইলৰ নতুন চাম লোকে প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিবলৈ সাজু হ'ব ধৰিছে। তাৰ আগে আগে মুচিয়ে তেওঁলোকক নানা ধৰণে উপদেশ, পৰামৰ্শ, উদগনি, সাৱধান বাণী আদি শুনাই দি তেওঁলোকক সেই কামৰ বাবে সাজু কৰিব ধৰিছে। মুচিয়ে তেওঁলোকৰ আগত কোৱা সেই কথাবোৰেই দ্বিতীয় বিৱৰণৰ মূল বিষয়বস্তু। মুচিয়ে প্ৰথমতে তেওঁলোকক আগৰ ঘটনা কিছুমানৰ কথা মনত পেলাই দিছে। তেওঁলোকৰ মাক দেউতাকসকলে কৰা ভুলবোৰ যাতে তেওঁলোকে নকৰে তাৰ বাবে সকীয়াই দিছে। তাৰ পাছত মুচিয়ে তেওঁলোকৰ আগত ঈশ্বৰৰ আজ্ঞা আৰু ব্যৱস্থাৱলীৰ কথা পুনৰ কৈছে আৰু সেইবোৰ পালন কৰি থাকিলে কি আশীৰ্বাদ পাব আৰু পালন নকৰিলে কি অভিশাপ পাব সেই কথা জনাই দিছে। সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰাৰ পাছত পালন কৰিবলগীয়া ধৰ্মীয়, সামাজিক তথা ৰাজনৈতিক বিষয়ৰ নীতি নিয়ম বান্ধি দিছে। তাৰ দৈনন্দিন জীৱনত পালন কৰিবলগীয়া কিছুমান খুটি নাতি বিষয়ৰ ওপৰতো নিয়ম আগবঢ়াইছে। তাৰ পাছত আমি পালো যে ঈশ্বৰে ইছৰাইলৰ লোকবিলাকৰ সৈতে এটা নিয়ম স্থাপন কৰিছে। সেই নিয়মটোক আমি পলেষ্টিয়া নিয়ম বুলি কৈছিলো। তদুপৰি ইছৰাইল জাতিৰ ভৱিষ্যতৰ বিষয়েও আগতীয়াকৈ জনাই দিয়া আমি দেখিবলৈ পাইছিলো। ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰাৰ কাৰণে তেওঁলোক যে সেই প্ৰতিজ্ঞাৰ দেশৰ পৰা 3 উচ্ছন্ন হ'ব লাগিব সেই কথা ঘোষণা কৰা হৈছিল। তেওঁলোকৰ লগতে সেই প্ৰতিজ্ঞাৰ দেশখনো অভিশপ্ত হ'ব বুলি কোৱা হৈছিল। কিন্তু ঈশ্বৰে আকৌ ইছৰাইলৰ লোকসকলক সেই দেশলৈ ঘূৰাই আনি পুনৰ সংস্থাপিত কৰিব বুলিও কোৱা হৈছে। তাৰপিছত আমি দেখিলো যে মুচিৰ মৃত্যুৰ সময় ওচৰ চাপিল। ঈশ্বৰে যীহুছুৱাক নতুন নেতা পাতিলে। মুচিয়ে যীহুছুৱাক নানা ধৰণে উদগনি দিলে। ঈশ্বৰে মুচিক এটা গীত লিখি সেই গীতটো গোটেই ইছৰাইলৰ লোকবিলাকক শিকাবলৈ কলে, যাতে সেই গীতটোৱে তেওঁলোকক পুনৰ ঈশ্বৰৰ কথা মনত পেলাই দিয়ে। মুচিয়ে গীত লিখি যীহুছুৱাৰ সৈতে লোকবিলাকক সেই গীত শিকালে। ঈশ্বৰে মুচিক পৰ্বতৰ ওপৰৰ পৰা সেই প্ৰতিজ্ঞাৰ দেশ দেখুৱালে, কাৰণ মুচিৰ মৃত্যুৰ সময় ওচৰ চাপি আহিল। এতিয়ালৈকে আমি এইখিনি কথাকে দেখিবলৈ পালো, নহয় জানো? আহকচোন এতিয়া প্ৰাৰ্থনাৰে আজিৰ অধ্যয়ন আৰম্ভ কৰোঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ দিছো, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ এই মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে আজি আমাক তোমাৰ যি ক'বলগীয়া আছে স্পষ্টকৈ কোৱা, যাতে আমি প্ৰতিজনে তোমাৰ মাত শুনিবলৈ পাওঁ। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম, তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰিয় প্ৰভু মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি দ্বিতীয় বিৱৰণ পুস্তকখনৰ শেষৰ অধ্যায় দুটা অৰ্থাৎ 33 আৰু 34 নম্বৰ অধ্যায় দুটা চাম হওক। মুছিয়ে সমজুৱাভাৱে কৰা শেষ কামটো আছিল ইছৰাইলৰ 12 ফৈদক কাষত গোটাই লৈ প্ৰতিটো ফৈদকে এটা এটাকৈ আশীৰ্বাদ কৰা। মুছিৰ এই আশীৰ্বাদ কৰা কামটো আমি পাওঁ 33 নম্বৰ অধ্যায়ত। আমি পাঠ কৰি দিছো 33 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। তাৰ পাছত ঈশ্বৰৰ লোক মুছিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইছৰাইলৰ সন্তানবিলাকক যি আশীৰ্বাদ কৰিলে সেয়ে এই। মৃত্যুৰ আগে আগে মুছিয়ে কেনেদৰে আশীৰ্বাদ কৰিছিল তাক আমি এফালৰ পৰা চাই যাওঁ হওক। কিন্তু প্ৰথমতে তেওঁ ঈশ্বৰ জিহুৱাৰ গুণগান কৰিছে। তাৰ পাছত তেওঁ ৰুবেনৰ ফৈদক প্ৰথমতে আশীৰ্বাদ কৰিছে। 6 নম্বৰ পদ, ৰুবেন জীয়াই থাকক, নমৰক, তথাপি তাৰ লোক লেখত অলপ হওক। মুছিয়ে প্ৰাৰ্থনা কৰিছে যাতে ৰুবেনৰ ফৈদৰ লোক সংখ্যাত তাকৰ হলেও নোহোৱা হৈ নাযায়, সেই ফৈদৰ অস্তিত্ব যাতে সদায় থাকে। 7 নম্বৰ পদ, জিহুদাক দিয়া আশীৰ্বাদ এই। তেওঁ কলে, হে জিহুৱা, জিহুদাৰ মাত শুনা আৰু তাৰ লোকবিলাকৰ গুৰিলৈ তাক আনা। সি নিজ হাতে নিজৰ নিমিত্তে যুদ্ধ কৰিলে, তুমি তাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তাৰ সহায় হবা। এই জিহুদাৰ ফৈদৰ পৰাই পৰিত্ৰাতা জন্মিব লাগিব আৰু প্ৰভু যীশুখ্ৰীষ্টই এই জিহুদাৰ ফৈদতেই জন্ম লৈছিল। 8-11 নম্বৰ পদ, পাছে তেওঁ লেবীৰ বিষয়ে কলে, তুমি মস্যাত যাৰ পৰীক্ষা কৰিছিলা আৰু মিৰিবা পানীৰ ওচৰত যাৰ লগত বিবাদ কৰিছিলা, যিজনে নিজ পিতৃৰ আৰু নিজ মাতৃৰ বিষয়ে কলে মই তেওঁবিলাকক দেখা নাই, যিজনে নিজ ভাই ককাইক স্বীকাৰ নকৰিলে আৰু নিজ সন্তানবোৰকো নিচিনিলে, তোমাৰ সেই সাধুলোকৰ লগত তোমাৰ তুম্মিম আৰু উৰিম থাকক, কিয়নো তেওঁবিলাকে তোমাৰ বাক্যমতে কাৰ্য কৰি তোমাৰ নিয়মটি পালন কৰিলে। তেওঁবিলাকে জাকুবক তোমাৰ শাসন প্ৰণালীবোৰ, ইছৰাইলক তোমাৰ ব্যৱস্থা শিকাব। তেওঁবিলাকে তোমাৰ আগত ধূপ জ্বলাব আৰু তোমাৰ যজ্ঞবিধিৰ ওপৰত গোটেইটো পুৰিব লগা বলি উৎসৰ্গ কৰিব। হে যিহোৱা, তাৰ সম্পত্তিত আশীৰ্বাদ কৰা, তাৰ হাতৰ কাৰ্য গ্ৰহণ কৰা, তাৰ বিৰুদ্ধে উঠাবোৰৰ আৰু তাক ঘীন কৰাবোৰৰ কঁকাল সিহঁত উঠিব নোৱাৰাকৈ ভাঙা। এই ফৈদটোক ঈশ্বৰে বিশেষভাৱে বাছি লৈছিল মন্দিৰৰ কাম কাজ অৰ্থাৎ পুৰোহিতালীৰ কাৰণে। তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থা বুলি লোকবিলাকক শিকাব লাগিব। এই লেবীৰ ফৈদটোৰ যোগেৰে গোটেই ইছৰাইল জাতিটোৱে আশীৰ্বাদ পাব লাগিব। 12 নম্বৰ পদ, তেওঁ বিন্যামিনৰ বিষয়ে কলে, জিহুৱাৰ প্ৰিয় লোক তেওঁৰ ওচৰত নিৰ্ভয়ে থাকিব, তেওঁ উৰে দিনটো তাক আৱৰি ধৰে আৰু তেওঁ তাৰ দুই কান্ধৰ মাজত বাস কৰে। বিন্যামিনৰ ফৈদে ঈশ্বৰৰ লোকবিলাকক নিৰাপত্তা দিব। 13-17 পদ, তেওঁ যোছেফৰ বিষয়ে কলে, আকাশৰ উত্তম বস্তু নিয়ৰ তলত ব্যাপি থকা সাগৰ, সূৰ্যৰ তাপত পকা উত্তম ফল, চন্দ্ৰকলাৰ বৃদ্ধিত পকা উত্তম ফল, পুৰাতনীয়া পৰ্বতবোৰৰ প্ৰধান দ্ৰব্য, চিৰকলীয়া গিৰিবোৰৰ উত্তম বস্তু, পৃথিৱীৰ উত্তম দ্ৰব্য আৰু তাত উৎপন্ন হোৱা সকলো বস্তু, এই সকলোৰে আৰু জোপাত থকাজনাৰ অনুগ্ৰহেৰে তাৰ দেশ জিহুৱাৰ পৰা অনুগ্ৰহপ্ৰাপ্ত হওক। যোছেফৰ মূৰত আশীৰ্বাদ পৰক, নিজ ভাইবিলাকৰ পৰা পৃথকে থকাজনৰ মূৰৰ তালুত আশীৰ্বাদ পৰক, তাৰ প্ৰথমে উপজা ভতৰা বৰ শুৱলা, তাৰ শিং দুটা মেথুনৰ শিঙৰ দৰে, তাৰ দ্বাৰাই সি আটাই জাতিবিলাকক এনেকি পৃথিৱীৰ অন্তলৈকে জুৰি থকা জাতিবিলাকক খুচি খুচি ঠেলি নিব। সেইবোৰ ইফ্ৰইমৰ অজুত অজুত লোক আৰু মনছিৰ হাজাৰ হাজাৰ লোক। যোছেফৰ ফৈদটোক দুটা ভাগত আমি দেখা পাওঁ, ইফ্ৰইম আৰু মনছি। এই ফৈদটো অতি প্ৰবল ফৈদ হ'ব। এই ফৈদৰ যোগেৰে গোটেই ইছৰাইল জাতিলৈ আশীৰ্বাদ আহিব। 18-19 পদ, তেওঁ জবুলুনৰ বিষয়ে কলে, হে জবুলুন, তুমি নিজ যাত্ৰাত আৰু হে ইছাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা। তেওঁবিলাকে লোকবিলাকক পৰ্বতলৈ নিমন্ত্ৰণ কৰিব, সেই ঠাইত তেওঁবিলাকে ধাৰ্মিকতাৰ বলি উৎসৰ্গ কৰিব, কিয়নো তেওঁবিলাকে সমুদ্ৰৰ বহুল দ্ৰব্য আৰু বালিৰ গুপুত ধন চুহিব। জবুলুন আৰু ইছাখৰৰ ফৈদে জাগতিকভাৱে বহুত আশীৰ্বাদ লাভ কৰিব, আন লোকক লগত লৈ তেওঁলোকে আনন্দ কৰিব, ঈশ্বৰৰ উদ্দেশ্যে ধাৰ্মিকতাৰ বলি আগবঢ়াব। 20-21 পদ, তেওঁ গাদৰ বিষয়ে কলে, যিজনাই গাদক বহলাইছে সেইজনা ধন্য, সি সিংহীৰ দৰে শয়ন কৰে, সি বাহু এনেকি মূৰৰ তালুকো বিদাৰে, সি প্ৰথম ভাগ নিজৰ নিমিত্তে ললে, কিয়নো সেই ঠাইত সেনাপতিৰ ভাগ ৰখা হল আৰু সি লোকবিলাকৰ মূল মানুহৰ লগত আহিল। সি যীহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে আৰু ইছৰাইলৰে সৈতে তেওঁৰ শাসন প্ৰণালীবোৰ পালন কৰিলে। গাদ অতি শক্তিশালী ফৈদ হ'ব, গাদৰ ফৈদক আশীৰ্বাদ কৰা লোকেও আশীৰ্বাদ পাব। ২২ নম্বৰ পদ, তেওঁ দানৰ বিষয়ে কলে, দান বাছানৰ পৰা জাপ মাৰি অহা যুবা সিংহ। দানৰ ফৈদো অতি পৰাক্ৰমী, ডেকা সিংহৰ নিচিনা হ'ব। ২৩ নম্বৰ পদ, তেওঁ নপ্তালীৰ বিষয়ে কলে, হে নপ্তালী, তুমি অনুগ্ৰহেৰে তৃপ্ত আৰু যীহোৱাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ, তুমি সাগৰ আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা। নপ্তালীৰ ফৈদে ঈশ্বৰৰ পৰা প্ৰচুৰ আশীৰ্বাদ পাব, সাগৰ আৰু দক্ষিণ অঞ্চলত তেওঁলোকক অধিকাৰ চলাবলৈ কোৱা হৈছে। ২৪ আৰু ২৫ পদ, আৰু তেওঁ আছেৰৰ বিষয়ে কলে, সন্তানবিলাকৰ মাজত আছেৰে অধিক আশীৰ্বাদ পাওক, সি নিজ ভাই ককাইবিলাকৰ গুৰিত অনুগ্ৰহ পাওক, সি নিজৰ ভৰি তেলত জুবুৰিয়াওক। তোমাৰ দাংবোৰ লোহা বা পিতলৰ হ'ব আৰু তোমাৰ আয়ুস যেনে তোমাৰ শক্তি তেনে হ'ব। এই আছেৰৰ ফৈদৰ অঞ্চলৰ মাজেৰেই বহু বছৰ আগতে এক বৃহৎ তেলৰ পাইপলাইন বহুওৱা হৈছে। এনেদৰে মুছিয়ে ইছৰাইলৰ ফৈদকেইটাক আশীৰ্বাদ কৰিলে। এই আশীৰ্বাদকেইটা ভৱিষ্যৎবাণীৰ নিচিনাও। জাকুবেও মৃত্যুৰ আগতে তেওঁৰ বাৰজন পুতেকক গোটাই লৈ প্ৰত্যেককে আশীৰ্বাদ কৰিছিল, কিন্তু সেই বাৰজন পুত্ৰ গৈ এতিয়া এই বাৰটা ফৈদ হৈছে। জাকুবে দিয়া আশীৰ্বাদবোৰতকৈ এই আশীৰ্বাদকেইটা অলপ বেলেগ। তদুপৰি ইয়াত ছিমিয়নৰ নাম আমি নাপাওঁ, অৰ্থাৎ এঘাৰটা ফৈদক উল্লেখ কৰা আমি দেখা পাওঁ। ২৬ৰ পৰা ২৯ পদ, যীচুৰুণৰ ঈশ্বৰৰ তুল্য কোনো নাই, তোমাৰ সহায়ৰ নিমিত্তে তেওঁ আকাশমণ্ডলেদি আৰু নিজ গৌৰৱেৰে গগনেদি ৰথত উঠি অহা যোৱা কৰে। অনাদি ঈশ্বৰ তোমাৰ বাস কৰা ঠাই আৰু তলত চিৰস্থায়ী বাহু দুখন। তেওঁ তোমাৰ আগৰ পৰা শত্ৰুবোৰক দূৰ কৰিলে আৰু বিনষ্ট কৰা বুলি কলে, ইছৰাইলে নিৰ্ভয়ে বাস কৰে। জাকুবৰ ভুমুকৰূপ বংশই অকলশৰীয়া হৈ শস্য আৰু দ্ৰাক্ষাৰসৰ দেশত বাস কৰে, এনেকি তাৰ আকাশৰ পৰাও নিয়ৰ পৰে। হে ইছৰাইল, তুমি ধন্য, যীহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তুমি, তোমাৰ সদৃশ কোন আছে? তেওঁ তোমাৰ সহায় কৰোতা ঢাল, তোমাৰ মাহাত্ম দেউতা তৰোৱাল, তোমাৰ শত্ৰুবোৰ তোমাৰ বশীভূত হ'ব, তুমি সিহঁতৰ ওখ ঠাইবোৰত ভৰি দিবা। ঈশ্বৰ যীহোৱাৰ কথা মুছিয়ে পুনৰ উল্লেখ কৰিছে আৰু ইছৰাইলৰ লোকসকলক সোঁৱৰাই দিছে যে তেওঁলোক এক বিশেষ জাতি, ঈশ্বৰে বিশেষভাৱে বাছি লোৱা জাতি, তেওঁলোক ধন্য। এই কথা সদায় মনত ৰাখি ইছৰাইলৰ লোকবিলাকে ঈশ্বৰৰ বাধ্য হৈ চলাহেঁতেন কিমান যে আশীৰ্বাদ পালেহেঁতেন। এতিয়া আমি ৩৪ নম্বৰ অধ্যায়টো চাব খুজিছো। এই অধ্যায়টো অতি চুটি। ইয়াৰ মূল বিষয় হৈছে মুছিৰ অকলশৰীয়া আৰু আচৰিত ধৰণৰ মৃত্যু। এইখিনিতে এটা প্ৰশ্ন উঠে, মুছিয়ে যদি দ্বিতীয় বিৱৰণ পুস্তকখন লিখিছিল তেনেহলে নিজৰ মৃত্যুৰ বিষয়েও লিখিছিল নেকি? এই কথাটো আমি খাটাংকৈ ক'ব নোৱাৰো, কিন্তু নিজৰ মৃত্যুৰ বিষয়ে তেওঁ লিখি থৈ যোৱাটো অসম্ভৱ নহয়, কাৰণ তেওঁক সকলো কথা ঈশ্বৰে আগতেই জনাই দিছিল। গতিকে মৃত্যুৰ আগতেই কথাখিনি লিখি থোৱাটো একো অসম্ভৱ নহয়। আনহাতে বহুতো লোকে ক'ব খোজে যে আচলতে এই ৩৪ নম্বৰ অধ্যায়টো দ্বিতীয় বিৱৰণৰ নহয়, ইয়াৰ পাছৰখন পুস্তক অৰ্থাৎ যীহোশুৱাৰ পুস্তকৰ আৰম্ভণিহে, আৰু এই কথাখিনি যীহোশুৱাই লিখিছিল বুলি তেওঁলোকে ক'ব খোজে। এই কথাটো সঁচা হ'ব পাৰে, কাৰণ মূল বাইবেলৰ পুৰণি নিয়মখন আজি আমি দেখাৰ নিচিনাকৈ পুস্তক আকাৰত ভাগ ভাগ কৰি লিখা হোৱা নাছিল। এই পুস্তককেইখনৰ কথাবোৰ এটা নুৰাত এফালৰ পৰা লিখি থোৱা হৈছিল। গতিকে দ্বিতীয় বিৱৰণৰ শেষৰ কথাখিনি যীহোশুৱা পুস্তকৰ আৰম্ভণিও হ'ব পাৰে, কিন্তু যিহেতু এই কথাখিনি মুছিৰ লগত জড়িত, সেইবাবে দ্বিতীয় বিৱৰণৰ শেষত এইখিনি কথা লগলগাই দিয়া হ'ব পাৰে। এতিয়া আমি পাঠ কৰি দিম ৩৪ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ৩ নম্বৰ পদলৈকে। পাছে মুছিয়ে মোৱাবৰ সমথলৰ পৰা জিৰিহোৰ সন্মুখত থকা নবু পৰ্বতলৈ পিছগাৰ টিঙলৈ উঠিল। তাতে যীহোৱাই তেওঁক দানলৈকে গোটেই গিলিয়ড দেশ, গোটেই নপ্তালী আৰু ইফ্ৰইম ও মনচি দেশ, আৰু পশ্চিম সমুদ্ৰলৈকে গোটেই যীহুদা দেশ আৰু দক্ষিণ অঞ্চল আৰু সমথল অৰ্থাৎ চুৱৰলৈকে খাজুৰপুৰ জিৰিহোৰ উপত্যকা দেখুৱালে। মুছিয়ে তেওঁৰ পৰিচৰ্যা কাম সম্পূৰ্ণ কৰিলে, ঈশ্বৰে তেওঁক দিয়া দায়িত্ব পালন কৰিলে। এতিয়া তেওঁ মৃত্যুৰ বাবে সাজু হৈছে। তেওঁ নবু পৰ্বতৰ পিছগাৰ শৃংগলৈ উঠি গ'ল। তাতে ঈশ্বৰ জীহুৱাই তেওঁক গোটেই প্ৰতিজ্ঞাৰ দেশখন দেখুৱালে। ৪ নম্বৰ পদ, আৰু জীহুৱাই তেওঁক কলে, মই তোমাৰ বংশক এই দেশ দিম বুলি যি দেশৰ বিষয়ে শপত খাই অব্ৰাহাম, ইছহাক আৰু জাকুবক কৈছিলো সেই দেশ এইখনেই। মই ইয়াক তোমাক দেখুৱালো, কিন্তু তুমি পাৰ হৈ তালৈ যাবলৈ নাপাবা। সেই দেশ ঈশ্বৰে ইছৰাইলৰ লোকসকলক দিবলৈ আগতেই প্ৰতিজ্ঞা কৰি থৈছিল। মুছিয়ে লোকবিলাকক সেই দেশৰ দুৱাৰ মুখলৈকে নেতৃত্ব দি আনিলে। সেই দেশ মুছিয়ে নিজ চকুৰে দেখা পালে, কিন্তু মুছিয়ে নিজে সেই দেশত সোমাবলৈ হলে নাপাব, সেই কথা ঈশ্বৰে জনাই দিছে। পাঁচ আৰু ছয় নম্বৰ পদ। এইদৰে যীহোৱাৰ বাক্য অনুসাৰে সেই ঠাইতে মোৱাব দেশত যীহোৱাৰ দাস মুছিৰ মৃত্যু হল, আৰু মোৱাব দেশত বৈত পিউৰৰ সন্মুখত থকা উপত্যকাত যীহোৱাই তেওঁক মৈদাম দিলে, কিন্তু তেওঁৰ মৈদামৰ ঠাই আজিলৈকে কোনেও নাজানে। মুছিৰ এই মৃত্যু অতি আচৰিত নহয়নে বাৰু? মৃত্যুৰ সময়ত তেওঁৰ লগত কোনো নাছিল, তেওঁৰ লগত আছিল ঈশ্বৰ। মৃত্যুৰ পাছত তেওঁক কোনো মানুহে দেখা নাপালে, তেওঁক স্বয়ং ঈশ্বৰ জীহুৱাই কবৰ দিলে। সেইকাৰণে মুছিৰ মৈদামটো কোনো মানুহেই নেদেখিলে। মুছিৰ কবৰটো বাৰু কিয় গুপুতে ৰখা হল? এই বিষয়ে আমি বহু ধৰণৰ ব্যাখ্যা দাঙি ধৰিব পাৰো, কিন্তু এটা কাৰণ আমাৰ কাৰণে অতি পৰিষ্কাৰ। আচলতে ঈশ্বৰে মুছিক সেই মৃত অৱস্থাৰ পৰা তুলি নি সেই প্ৰতিজ্ঞাৰ দেশলৈ লৈ যাব। মুছি প্ৰতিজ্ঞাৰ দেশলৈ বাৰু গৈছিল নে? নিশ্চয় গৈছিল। এই কথা আমি কেনেকৈ ক'ব পাৰোঁ? আপোনাৰ নিশ্চয় মনত আছে যে প্ৰভু যীশুৱে পিতৰ জাকুব আৰু জোহনক লগত লৈ এটা পৰ্বতৰ ওপৰলৈ উঠি গৈছিল। তাতে তেওঁ অন্য ৰূপ ধাৰণ কৰিছিল, তেওঁৰ স্বৰ্গীয় ৰূপ। তাতে মুছি আৰু এলিয়া ভাৱবাদীয়ে তেওঁৰ আগত দেখা দিছিল আৰু তেওঁৰ আগন্তুক ক্ৰুচীয় মৃত্যুৰ বিষয়ে আলাপ কৰিছিল। আৰু সেই ঠাই ক'ত আছিল? প্ৰতিজ্ঞাৰ দেশৰ ভিতৰতে নহয় জানো? অৰ্থাৎ মুছিয়ে অৱশেষত সেই প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ পাইছিল। কিন্তু কাৰ যোগেৰে? প্ৰভু যীশুৰ যোগেৰে। অৰ্থাৎ ইছৰাইল জাতিক বিধান দিয়া মুছিয়ে ইছৰাইলৰ লোকসকলৰ লগত একেলগে সেই দেশত সোমাবলৈ নাপালে, কিন্তু ডেৰ হাজাৰ বছৰ পাছত প্ৰভু যীশুৰ যোগেৰে তেওঁ সেই প্ৰতিজ্ঞাৰ দেশত দেখা দিব পাৰিলে। বিধানে যি কৰিব নোৱাৰে প্ৰভু যীশুৱে কৰিব পাৰে। বিধান পালন কৰি আমি পৰিত্ৰাণ লাভ কৰিব নোৱাৰো, কিন্তু প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দিব পাৰে। সাত আৰু আঠ নম্বৰ পদ। মৰণৰ কালত মুছিৰ এশ বিশ বছৰ বয়স হৈছিল। তেওঁৰ চকু দুৰ্বল নাছিল আৰু গাৰ বল কম হোৱা নাছিল। পাছে ইছৰাইলৰ সন্তানবিলাকে মুছিৰ নিমিত্তে মোৱাব সমতলত ত্ৰিশ দিন ক্ৰদন কৰিলে। এইদৰে তেওঁবিলাকে মুছিৰ নিমিত্তে শোক কৰি কৰি বিলাপৰ দিন পূৰ কৰিলে। মুছিয়ে কোনো বেমাৰ বা দুৰ্বলতাৰ কাৰণে মৃত্যুবৰণ কৰা নাছিল। ঈশ্বৰৰ ইচ্ছাতহে তেওঁ সেই এশ বিশ বছৰ বয়সত সেই পৰ্বতৰ ওপৰত মৃত্যুবৰণ কৰিছিল। ন নম্বৰ পদ। নুনৰ পুত্ৰ যীহোচুৱা জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল, কাৰণ মুছিয়ে তেওঁৰ ওপৰত হাত দিছিল। ইছৰাইলৰ সন্তানবিলাকে তেওঁৰ কথালৈ কাণ দি মুছিক দিয়া যীহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে। এতিয়া যীহোচুৱাই ইছৰাইলৰ লোকবিলাকৰ নেতৃত্ব দিবলৈ ধৰিলে। তেওঁৰ গাত মুছিয়ে হাত দি প্ৰাৰ্থনা কৰিছিল আৰু সেইবাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল। দহৰ পৰা বাৰ নম্বৰ পদ। মিছৰ দেশত ফৰৌনলৈ, তেওঁৰ আটাই দাসলৈ আৰু তেওঁৰ গোটেই দেশলৈ যি চীন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ যীহোৱাই মুছিক পঠাইছিল, সেই সকলোৰ বিষয়ে আৰু গোটেই ইছৰাইলৰ দৃষ্টিত মুছিয়ে দেখুওৱা আটাই বাহুবল আৰু সিদ্ধ কৰা আটাই ভয়ানক কাৰ্যৰ বিষয়ে যীহোৱাই সন্মুখাসন্মুখী হৈ আলাপ কৰি জনা ইছৰাইলৰ মাজত মুছিৰ নিচিনা ভাৱবাদী সেই কালৰ পৰা আৰু উৎপন্ন হোৱা নাই। মুছিৰ নিচিনা ভাৱবাদী ইছৰাইলৰ মাজত আৰু উৎপন্ন হোৱা নাই। এনেদৰেই দ্বিতীয় বিৱৰণ পুস্তকখনৰ সামৰণি পৰিছে। আমাৰ এনেকুৱা লাগে যেন এক বিষাদপূৰ্ণ পৰিৱেশত এই পুস্তকখনৰ অন্ত পৰিল, কিন্তু এতিয়া এটা নতুন পৰ্যায়ৰ আৰম্ভণি ঘটিছে। ইছৰাইলৰ লোকসকলে এতিয়া নতুন নেতা পাইছে, যীহোচুৱা। যি প্ৰতিজ্ঞাৰ দেশৰ কথা তেওঁলোকে ইমান দিনে শুনিহে আহিছিল, সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিবলৈ ইছৰাইলৰ নতুন চামলোক এতিয়া আগবাঢ়িব এই যীহোচুৱাৰ নেতৃত্বত। প্ৰিয় শ্ৰোতা, ইছৰাইলৰ সেই নতুন চামলোকে যীহোচুৱাৰ নেতৃত্বত সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰিব পাৰিছিল। ঠিক একেদৰে আজিও আমি আমাৰ বাবে ঈশ্বৰে সাজু কৰি থোৱা প্ৰতিজ্ঞাৰ দেশ, অনন্ত জীৱনৰ দেশ, স্বৰ্গত প্ৰৱেশ কৰিব পাৰো আমাৰ মহান ত্ৰাণকৰ্তা, মুক্তিদাতা প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰি, তেওঁতেই ভৰসা কৰি, তেওঁকেই আমাৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি হৃদয়ত স্থান দি। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ভক্তি বচন ভক্তি বচন ভক্তি বচন